গীতমালা 127 অধ্যায় চলোমনৰ ৰচিত যাত্ৰাৰ সংগীত। জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা। জিহুৱাই নগৰ ৰক্ষা নকৰিলে ৰখীয়াই পৰ দিয়াও মিছা। মিছাকৈয়ে তোমালোকে পৰিশ্ৰম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা আৰু পৰিশ্ৰমৰ আহাৰ ভক্ষণ কৰা, কিয়নো প্ৰেম কৰাজনক জিহুৱাই নিদ্ৰা অৱস্থাটো একেই ৰূপ ফল দিয়ে। সন্তানসকল জিহুৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেওঁই দিয়া পুৰস্কাৰ। বীৰৰ হাতত কাঁড়বোৰ যেনে, যুৱা সন্তান সকলো তেনে। সেই পুৰুষ সুখী যিজনৰ কাঁড়েৰে পূৰ্ণ কাঁড় থোৱা চুঙা থাকে। নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে তেওঁ লজ্জিত নহ'ব।